চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
ই জীৱন পথতো তেওঁৱেই ককা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। বাৰু এতিয়া আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ়ত্ব তুমিয়েই আমাক বুজাই দিয়া, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া, আৰু এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেমৰ মহান অনুগ্ৰহ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, ইতিমধ্যে আমি যোহনে লিখা শুভবাৰ্তাৰ 8 নম্বৰ অধ্যায়ৰ প্ৰথম 19টা পদৰ ভিত্তিত বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াই আহিছো। গতিকে আজি আমি 20 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছো। এয়া 20 নম্বৰ পদটো পাঠ কৰি দিছো। তেওঁ ধৰ্মধামত উপদেশ দিওঁতে ভঁৰালৰ কোঠালিত এইবোৰ কথা ক'লে, তথাপিও কোনেও তেওঁৰ গাত হাত নিদিলে, কিয়নো তেতিয়া তেওঁৰ সময় নহয়। ধৰ্মধামত উপদেশ দিয়াটো প্ৰভু যীশুৰ এটা বৈশিষ্ট্য আছিল। তেওঁ য'তেই গৈছিল ত'তেই ধৰ্মধামত শিক্ষা দিবলৈ ভাল পাইছিল। এইটো এনেকুৱা হ'ব পাৰে যে সকলো লোকেই তেওঁক এজন ধৰ্মৰ শিক্ষক বা ৰব্বী বুলি মাথোন জানিছিল। প্ৰভু যীশুৱে নিজকে ঈশ্বৰ বুলি দাবী কৰাৰ কাৰণে যদিও তেওঁক ধৰ্মীয় নেতাবিলাকে বেয়া পাইছিল বা বধ কৰিব খুজিছিল, কিন্তু সেই সময়ত তেওঁৰ গাত হাত দিয়া নাছিল। 21 আৰু 22 পদ, পাছে তেওঁ আকৌ তেওঁবিলাকক ক'লে, মই যাওঁ, তাতে তোমালোকে মোক বিচাৰিবা, কিন্তু নিজ নিজ পাপতে মৰিবা। মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা। তেতিয়া যিহুদীবিলাকে ক'লে, এওঁ আপোন ঘাটি হ'বনে? কিয়নো মই যি ঠাইলৈ যাওঁ তোমালোক সেই ঠাইলৈ যাব নোৱাৰা বুলি যে কৈছে। চাওকচোন, যিহুদীসকলে কি গভীৰ অজ্ঞতা প্ৰকাশ কৰিছে! ইয়াৰ আগতে 19 নম্বৰ পদত তেওঁলোকে প্ৰশ্ন কৰিছিল, তোমাৰ পিতৃ ক'ত আছে? আৰু এতিয়া প্ৰশ্ন কৰিছে, এওঁ আপোন ঘাটি হ'বনে? যীশু যে জিৰচালেমলৈ গৈ এনেদৰে লোকৰ অৱজ্ঞা তথা শাস্তি পাই মৃত্যুবৰণ কৰিব, এইবোৰ কথা ফৰিচী বা যিহুদীসকলে একো বুজি পোৱা নাছিল। এই ধৰ্মগুৰুসকলেই তেওঁক বধ কৰিব, এতেকে তেওঁ নিজকে আপোন ঘাটি কৰিবনে? নিশ্চয় নকৰে। প্ৰিয় শ্ৰোতা, তেওঁ নিজকে ক্ৰুচত আমাৰ হকে বলি হিচাপে আগবঢ়াবলৈ এই পৃথিৱীলৈ আহিছিল, আমাৰ মুক্তিৰ বাবে। এইবোৰ কথা যিহুদীসকলে বুজি পোৱা নাছিল, আৰু সেইকাৰণে তেওঁ ওলোটা পোলোটা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল এই ধৰ্মীয় নেতাবোৰৰ পৰা। 23 আৰু 24 পদ, তেওঁবিলাকক ক'লে, তোমালোক তলৰ পৰা হৈছা, মই ওপৰৰ পৰা হৈছো। তোমালোক এই জগতৰ, মই এই জগতৰ নহওঁ। এইকাৰণে মই তোমালোকক ক'লো, তোমালোক নিজ নিজ পাপতে মৰিবা। কিয়নো ময়েই যে সেই জনা, ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মৰিবা। আমি ইতিমধ্যে পাইছো যে যীশুৱে যিহুদীবিলাকৰ লগত তৰ্কযুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হৈছে এই অধ্যায়ৰ প্ৰথমৰে পৰাই। তেওঁ বিভিন্ন উপায়েৰে তেওঁলোকক বুজাব খুজিছিল তেওঁনো কোন সেই কথাটো। কিন্তু যিহুদীসকলে যীশুক বুজি নোপোৱাৰ মূলতেই হ'ল তেওঁলোকে পবিত্ৰ আত্মাৰে জ্ঞানী হোৱা নাছিল। আৰু এটা কথা এইখিনিতে আমি চাব পাৰোঁ। প্ৰভু যীশুৱে কৈছে, তোমালোক নিজ নিজ পাপতে মৰিবা। মানুহ সাধাৰণতে মৰে, ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰি, কিন্তু সেয়া হৈছে শাৰীৰিক মৃত্যু। ইয়াত কিন্তু প্ৰভু যীশুৱে তেওঁলোকৰ আত্মিক মৃত্যুৰ কথা কৈছে। এতিয়া 25 আৰু 26 এই পদ দুটা পাঠ কৰি দিওঁ। তাতে তেওঁবিলাকে তেওঁক সুধিলে, তুমিনো কোন? যীশুৱে তেওঁবিলাকক ক'লে, তাকেইটো প্ৰথমৰে পৰা তোমালোকক কৈ আছো, তোমালোকৰ বিষয়ে ক'বলৈ আৰু সুধবিচাৰ কৰিবলৈকো মোৰ অনেক কথা আছে, কিন্তু মোক পঠোৱা জনা সত্য, আৰু তেওঁৰ পৰা যিহকে শুনিলো তাকেহে জগতক কৈছো। যিহুদীসকলে যীশুৰ বিষয়ে একোকে জনা নাছিল। তেওঁলোকে তেওঁৰ কাৰ্যপ্ৰণালী অথবা তেওঁৰ উদ্দেশ্য কোনোটোকেই বুজি পোৱা নাছিল। সেইকাৰণেই তেওঁলোকে, তোমাৰ পিতৃ ক'ত? তেওঁ নিজকে আপোনঘাতি কৰিবনে? আৰু এতিয়া তুমিনো কোন? এনেকুৱা প্ৰশ্নবোৰ কৰিছিল। যীশুৱে যে প্ৰথমৰে পৰাই তেওঁৰ বিষয়ে বিভিন্ন ধৰণেৰে কৈ আহিছে সেইবিলাক তেওঁলোকে বুজি পোৱা নাছিল। 27 আৰু 28 পদ, তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক'লে ইয়াক তেওঁবিলাকে নুবুজিলে। তাতে যীশুৱে ক'লে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে সেইজনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছোঁ, তাক তোমালোকে জানিবা। তলৰ পৰা জন্ম পোৱা যিহুদীবিলাকে ওপৰৰ পৰা অহা ঈশ্বৰৰ বাক্য যে বুজি নাপাব, এয়া আমি আগতেও পাই আহিছো। ইয়াত কথাষাৰ অতি স্পষ্ট হৈ পৰিছে, ইয়াক তেওঁবিলাকে বুজি নাপালে, সেয়ে তেওঁলোকে গোটেইটো ঘটনা ভুল বুজিছে। মৰ্তৰ মানুহে স্বৰ্গৰ কথা বুজি পোৱা নাই। 28 নম্বৰ পদত আমি পাওঁ যীশুৱে নিজকে মানুহৰ পুত্ৰ বুলি কৈছে। ইয়াৰে তেওঁ দানিয়েল ভাৱবাদীৰ সেই ভাৱবাণীক সিদ্ধ কৰিছে। মই ৰাতি দৰ্শনত চাই দেখিলো, আকাশৰ মেঘত মানুহৰ পুত্ৰৰ নিচিনা এজনা পুৰুষ আহি সেই অনাদিকালৰ বৃদ্ধজনাৰ গুৰিত উপস্থিত হ'ল। দানিয়েল 7:13-14। যীশুৰ মৃত্যুৰ পাছত পুনৰুত্থানৰ সময়ত বহুতো ধৰ্মগুৰু তেওঁৰ বিশ্বাস কৰিছিল। পাচনিকৰ্মত আমি পাওঁ এনেকৈ জিৰচালেমৰ বহুতো বিধান পণ্ডিতেও তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিছিল। প্ৰভু যীশুৱে এই কথাটোকেই এতিয়া ভৱিষ্যৎবাণী কৰি থৈছে। 29 আৰু 30 পদ, আৰু মোক পঠোৱা জনা মোৰ লগতে আছে, তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ। তেওঁ এইবোৰ কথা কওঁতে অনেকে তেওঁত বিশ্বাস কৰিলে। প্ৰিয় শ্ৰোতা, আমি আকৌ দেখা পাওঁ যীশুৱে পিতৃৰ সন্তোষজনক কৰ্ম কৰা বুলি কৈছে। চিন্তা কৰকচোন, আমি এনে দিন অতিবাহিত কৰিছোনে যিদিনা সকলোতে পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিছো? প্ৰভু যীশুৱে কোনো এটা দিনতো ঈশ্বৰৰ বিৰোধিতা অথবা নিজৰ ফালৰ পৰা কোনো কামকেই কৰা নাছিল। যিবোৰ কৰ্মই পিতৃক সুখী কৰে সেইবোৰ কৰ্মহে তেওঁ কৰিছিল। তেওঁ বাৰে বাৰে এটা কথা স্পষ্টকৈ কৈ আহিছে যে তেওঁ পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈকে জগতলৈ আহিছিল। বাৰু এতিয়া আমি 31 আৰু 32 এই পদ দুটা পঢ়ি দিছো। আৰু যিহুদীবিলাকে তেওঁত বিশ্বাস কৰিলে। যীশুৱে তেওঁবিলাকক ক'লে, মোৰ বাক্যত যদি তোমালোকে থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য, আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব। বিশ্বাস পৰিত্ৰাণৰ বাবে যথেষ্ট, কিন্তু অকল বিশ্বাসেই সকলোখিনি নহয়। এইটো সাধাৰণতে দেখা যায় যে যীশুত বিশ্বাস স্থাপন কৰাৰ পাছত মানুহ এজনে ঈশ্বৰৰ বাক্যত লাগি থাকিব বিচাৰে, আৰু ত্ৰাণকৰ্তাৰ লগত সদায় লাগি থকাটোৱেই এনে বিশ্বাসৰ প্ৰমাণ। প্ৰিয় শ্ৰোতা, আপুনি যীশুত বিশ্বাস স্থাপন কৰি তেওঁৰ বাক্য যদি পালন নকৰে, তেন্তে সেয়া হ'ব ভুল কথা। প্ৰভুৱে শিকোৱা মতে প্ৰকৃততে তেওঁৰ বাক্যত থিৰে থকাজনেহে তেওঁৰ শিষ্য হৈ থাকিব পাৰে। সত্যই তোমালোকক মুক্ত কৰিব বুলি আচলতে ইয়াত প্ৰভু যীশুখ্ৰীষ্টই নিজে সত্য হিচাপে পৃথিৱীক মুক্ত কৰিবলৈ অহাৰ কথাটোকেই বুজাইছে। তেওঁক সত্য বুলি নজনাসকলৰ মুক্তি নাই। প্ৰথমতে আমি যীশুৰ গুৰিলৈ আহোঁ, তেওঁক উদ্ধাৰকৰ্তা বুলি জানি, তাৰপিছতহে আমি গম পাওঁ যে আমি মুক্ত হৈছো। কিহৰ পৰা? আমাৰ পাপৰ বন্ধনৰ পৰা। পোনচাতেই তাৎপৰ্যপূৰ্ণভাৱে আমাক খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈকো প্ৰভুৱে পৰামৰ্শ দিয়া নাই। তেওঁ বিচাৰে আমি যেন তেওঁত প্ৰথমতে বিশ্বাস কৰোঁ আৰু আমাৰ সেই বিশ্বাস অব্যাহত ৰাখোঁ, তেওঁক আমাৰ হৃদয়ত স্থান দি। কাৰণ যেতিয়া তেওঁ আমাত নিবাস কৰিব, তেতিয়াহে আমি মুক্ত। 33 আৰু 34 পদ, তেওঁবিলাকে তেওঁক উত্তৰ দিলে, আমি আব্ৰাহামৰ বংশ আৰু কেতিয়াও দাস্যকৰ্ম কৰা নাই, তেন্তে তোমালোক মুক্ত হবা এনে কথা তুমি কেনেকৈ কৈছা? যীশুৱে উত্তৰ দিলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিকোনোৱে পাপ আচৰণ কৰে সি পাপৰ দাস। প্ৰিয় শ্ৰোতা, লক্ষ্য কৰকচোন, যিহুদীবিলাকে যীশুৰ আগত এইবোৰ আচলতে মিছা মাতি আছে। তেওঁলোকে নিজকে আব্ৰাহামৰ বংশধৰ বুলি কৈছে যদিও কেতিয়াও কাৰো দাস্যকৰ্ম কৰা নাই বুলি কৈছে। তেওঁলোকৰ পূৰ্বপুৰুষসকল মিছৰ দেশত যে দাস অৱস্থাত আছিল তেওঁলোকে পাহৰি গ'ল। আনহাতে যীশুৰ সময়তো এই যিহুদীবিলাকে ৰোম সাম্ৰাজ্যৰ অধীনত আছিল। হওঁতে তেওঁলোকে শাৰীৰিকভাৱে কোনো বন্ধনত নাছিল, কিন্তু আধ্যাত্মিকভাৱে পাপৰ বন্ধনত আছিল। যিকোনোৱে পাপ আচৰণ কৰে সি পাপৰ দাস। এয়া বৈয়াকৰণিক বৰ্তমান কালৰ বাক্য, এয়া সৰ্বকালৰ বাবে প্ৰযোজ্য। প্ৰিয় শ্ৰোতা, আপুনিও যদি পাপ আচৰণ কৰিছে তেন্তে সেই যিহুদীবিলাকৰ দৰে আপুনিও পাপৰ দাস। 35-36 পদ, আৰু দাস সদায় ঘৰত নাথাকে, কিন্তু পুত্ৰ হলে সদায় থাকে। এইকাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে তেন্তে তোমালোকে নিশ্চয় মুক্ত হ'বা। যীশুৱে যিহুদীসকলক দাসৰ লগত তুলনা কৰিছে। যিহুদীবিলাকে মন্দিৰত গৈ গোটেই দিন নাথাকে, সময় হোৱাৰ লগে লগে তেওঁলোকে নিজৰ থকা ঠাইলৈ গুচি যায়। কিন্তু যীশুৱে হলে তেনেকৈ নকৰে, তেওঁ সদায় ঈশ্বৰৰ লগত ঈশ্বৰৰ গৃহতে থাকে। তেওঁ এইটোকো কৈছে যে যদিহে তেওঁক বিশ্বাস কৰে তেতিয়াহ'লে তেওঁলোকক মুক্ত কৰিব দাসত্বৰ পৰা। 37-38 পদ, তোমালোক যে আব্ৰাহামৰ বংশ তাক মই জানো, কিন্তু তোমালোকে মোক বধ কৰিবলৈ উপায় বিচাৰিছা, কাৰণ মোৰ বাক্যই তোমালোকৰ অন্তৰত ঠাই নাপায়। মই পিতৃৰ লগত যিহকে দেখিলো তাকে কৈছো, তোমালোকেও পিতৃৰ পৰা যিহকে শুনিলা তাকে কৰিছা। ৰোমিয়া 6:16 পদত আছে, মৃত্যুৰ কাৰণে পাপৰ নাইবা ধাৰ্মিকতাৰ নিমিত্তে আজ্ঞা পালনৰ, এই উভয়ৰ যিটোত তোমালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাসস্বৰূপে সমৰ্পণ কৰা, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হোৱা, ইয়াক তোমালোকে নাজানানে? ইয়াত যীশুৱে যিহুদীসকলক স্পষ্ট কৰি দিছে যে আচলতে মানুহ এজনে তেওঁৰ পিতৃৰ দৰেই কৰ্ম কৰে। আন কথাত, পুতেকৰ কৰ্ম ঠিক পিতৃৰ দৰেই হয়। যিহুদীবিলাকৰ কৰ্ম চাই ক'ব পৰা যায় কোন কাৰ সন্তান। বংশগত হিচাপে তেওঁলোক আব্ৰাহামৰ সন্তান, তাত সন্দেহ নাই। কিন্তু তেওঁলোকে যদি আব্ৰাহামৰ বাক্য পালন কৰাৰ পৰিৱৰ্তে ছয়তানৰ দৰেহে কাম কৰিছে, তেতিয়া তেওঁলোক ছয়তানৰ দাস হৈ পৰিছে। সেয়ে ছয়তানেই তেওঁলোকৰ পিতৃসদৃশ। বিনিময়ত যীশুৱে ঈশ্বৰৰ ওচৰত যি যি দেখা পাইছে সেইবোৰহে কৰিছে, অৰ্থাৎ তেওঁ ঈশ্বৰৰ পুত্ৰ, পিতৃৰ আজ্ঞা তথা ইচ্ছামতেহে তেওঁ কৰ্ম কৰে। প্ৰিয় শ্ৰোতা, মনত ৰাখিব যে খ্ৰীষ্টীয় জীৱনত আমি নিজৰ ইচ্ছামতে চলিলে কৃতকাৰ্য হ'ব নোৱাৰোঁ। আমি যেন পবিত্ৰ আত্মাৰে পৰিচালিত হৈ ঈশ্বৰৰ বাবে কৰ্ম কৰোঁ, ঈশ্বৰে তাকেহে বিচাৰে। 39-40 পদ, তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে, আব্ৰাহাম আমাৰ পিতৃ। যীশুৱে তেওঁবিলাকক ক'লে, তোমালোক আব্ৰাহামৰ সন্তান হোৱা হ'লে আব্ৰাহামৰ কৰ্ম কৰিলাহেঁতেন, কিন্তু ঈশ্বৰৰ পৰা সত্য কথা শুনি তোমালোকক কোৱাজন যি মই, মোকে বধ কৰিবলৈ এতিয়া উপায় বিচাৰিছা? আব্ৰাহামে হলে এনে কৰ্ম নকৰিলে। আমাৰ এষাৰ কথা আছে, যেনে পিতা তেনে পুত্ৰ। যিহুদীবিলাকে নিজকে আব্ৰাহামৰ বংশধৰ বুলি ক'লেও যীশুৰ মতে তেওঁলোকে প্ৰকৃততে আব্ৰাহামৰ বংশৰ নিচিনা ব্যৱহাৰ কৰা নাই। তেওঁলোক যেনে পিতা তেনে পুত্ৰ নাছিল। তেওঁলোক আব্ৰাহামৰ সন্তান হোৱা হ'লে আব্ৰাহামৰ দৰেই কৰ্ম কৰিলেহেঁতেন, কিন্তু তেওঁলোকে যীশুক বধ কৰিব খোজালৈ চাই তেওঁলোকে যে ছয়তানৰহে বংশধৰ, ইয়াকে ক'ব পৰা যায়। ছয়তানেই হ'ল নৰবধ কৰাৰ প্ৰথম উৎস। যিহুদীসকলে ছয়তানৰ কৰ্ম কৰিব খুজিছে, সেয়ে তেওঁলোক ছয়তানৰ বংশধৰ। আব্ৰাহামেও ঈশ্বৰক মান্য কৰিছিল আৰু ঈশ্বৰৰ পৰা অহাজনক সন্মান দিছিল। আব্ৰাহামে ঈশ্বৰৰ লোকক কেতিয়াও হত্যা কৰিব খোজা নাছিল। 41-42 পদ, তোমালোকে নিজৰ পিতৃৰ কৰ্ম কৰিছা। তেওঁবিলাকে তেওঁক ক'লে, আমি জাৰজ নহওঁ, আমাৰ এজনা পিতৃ আছে, তেওঁ ঈশ্বৰ। যীশুৱে তেওঁবিলাকক ক'লে, ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হ'লে তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন, কিয়নো মই ঈশ্বৰৰ পৰা ওলাই আহিলোঁ, কাৰণ মই আপোনা আপুনি অহা নাই, তেওঁৱেই মোক পঠাই দিলে। তোমালোকে মোৰ কথা কিয় নুবুজা? আন কথাত, যীশুৱে তেওঁলোকক ঈশ্বৰৰ সন্তান নহয় এইবুলিহে ক'বলৈ খুজিছে। ঈশ্বৰ যে আমাৰ পিতৃ তাক আমি কিদৰে বুজিম? ভালকৈ বুজিবলৈ আমি পঢ়ো প্ৰথম জোহন পাঁচ অধ্যায় এক পদ। যীশু যে সেই অভিষিক্তজনা, ইয়াক যিকোনোৱে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিকোনোৱে জন্ম দিওঁতাক প্ৰেম কৰে তেওঁৰ পৰা জন্ম পোৱাজনাকো প্ৰেম কৰে। এই যিহুদীসকলে নিজকে ঈশ্বৰৰ সন্তান বুলি কৈ বৰ মহৎ লোক যেন জ্ঞান কৰিছিল, আচলতে তেওঁলোকে ছয়তানৰহে বংশধৰ আছিল, কাৰণ তেওঁলোকে ঈশ্বৰে পঠোৱাজনাক বিশ্বাস কৰা নাছিল। আজিকালিও এনে বিশৃংখলতাৰ সৃষ্টি হৈছে। 43 আৰু 44 পদ, তোমালোকে মোৰ কথা কিয় নুবুজা? কাৰণ মোৰ বাক্য শুনিব নোৱাৰা, তোমালোকৰ পিতৃ ছয়তানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয়, কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক। প্ৰিয় শ্ৰোতা, তেওঁলোকে যে প্ৰভু যীশুক বধ কৰিবলৈ চেষ্টা কৰি আছিল, সেই কথাটোৰ পৰাই আচলতে পাকে প্ৰকাৰে প্ৰভু যীশুৱে বুজাই দিছে যে সেই যিহুদী নেতাবিলাক আচলতে ছয়তানৰ সন্তান। 45 আৰু 47 পদ, কিন্তু মই সত্য কথা কওঁ, এই নিমিত্তে তোমালোকে মোক বিশ্বাস নকৰা। তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি প্ৰমাণ দিব পাৰে? আৰু মই যদি সত্য কথা কওঁ তেন্তে কিয় মোক বিশ্বাস নকৰা? যিকোনো ঈশ্বৰৰ পৰা হয় তেওঁ ঈশ্বৰৰ কথা শুনে, তোমালোক ঈশ্বৰৰ লোক নোহোৱা এইকাৰণে নুশুনা। যিহুদীসকলে সঁচা কথা শুনিও বিশ্বাস কৰা নাছিল, কিন্তু মিছা কথা এটা বাৰে বাৰে শুনি থকাৰ ফলত সেইটোকে বিশ্বাস কৰিছিল। তেওঁলোকে প্ৰভু যীশুৰ কথা বিশ্বাস কৰা নাছিল, কাৰণ তেওঁলোক আচলতে ঈশ্বৰৰ লোক নাছিল। 48 আৰু 49 পদ, যিহুদীবিলাকে উত্তৰ দি তেওঁক ক'লে, তুমি চমৰীয়া আৰু ভূতে পোৱা, আমি ইয়াকে ভালকৈ কোৱা নাইনে? যীশুৱে উত্তৰ দিলে, মই ভূতে পোৱা নহওঁ, কিন্তু মই মোৰ পিতৃৰ সমাদৰ কৰোঁ, আৰু তোমালোকে মোক অনাদৰ কৰা। যীশুৰ কথাৰ কোনো সদ উত্তৰ দিব নোৱাৰিহে যিহুদীসকলে তেওঁক পোনে পোনে উপলুঙা কৰিছিল চমৰীয়া পাপী বুলি। উত্তৰত যীশুৱে ক'বলগা হৈছে, তেওঁলোকৰ নিচিনা নহয়, কিন্তু পিতৃক সন্মান কৰা ঈশ্বৰৰহে পুত্ৰ। 50, 51 আৰু 52 এই পদ তিনিটা একেলগে পঢ়ি দিছো, কিন্তু মই নিজৰ গৌৰৱ নিবিচাৰোঁ, বিচৰা আৰু সুদবিচাৰো কৰা এনে এজনা আছে। মই তোমালোকক অতিস্বৰূপকৈ কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কেতিয়াও মৃত্যুক নেদেখিব। তাতে যিহুদীবিলাকে তেওঁক ক'লে, তুমি যে ভূতে পোৱা ইয়াক এতিয়া জানিলো, অব্ৰাহাম আৰু ভাৱবাদীসকল মৰি গ'ল, কিন্তু তুমি কৈছা কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কেতিয়াও মৃত্যু ভোগ নকৰিব। প্ৰিয় শ্ৰোতা, আপুনিও হয়তো প্ৰশ্ন কৰিব পাৰে, অব্ৰাহামে যীশুক দেখিছিল নে? উত্তৰত কওঁ, হয়, নিশ্চয় দেখিছিল। পুৰণি কালত ঈশ্বৰৰ আবিৰ্ভাৱক প্ৰভু যীশুৰ আবিৰ্ভাৱ বুলি ক'ব পাৰি। কোনেও কেতিয়াও দেখা নাই, একমাত্ৰ পুত্ৰইহে ঈশ্বৰক দেখিছে। সেয়ে অব্ৰাহামৰ যদিও মৃত্যু হৈছে, তথাপি তেওঁক ঈশ্বৰৰ উপস্থিতিত কবৰ দিয়া হৈছে। 53 আৰু 54 পদ, আমাৰ ওপৰ পুৰুষ যি অব্ৰাহাম মৰি গ'ল, তেওঁতকৈ তুমি মহান নে? আৰু ভাৱবাদীসকলো মৰিল, তুমি নিজকে কোন বুলি মানিছা? যীশুৱে উত্তৰ দিলে, মই যদি নিজকে নিজে গৌৰৱান্বিত কৰোঁ তেন্তে মোৰ সেই গৌৰৱ একো নহয়, কিন্তু যিজনাক তোমালোকে তোমালোকৰ ঈশ্বৰ বোলা সেই মোৰ পিতৃয়েহে মোক গৌৰৱান্বিত কৰে। ইয়াতো দেখা গৈছে যে যিহুদীসকলে যীশুৰ কথাবোৰ জাগতিক মানুহৰ দৰে বিবেচনা কৰিছিল আৰু সেয়ে বুজিব পৰা নাছিল। যীশুৱেই যে প্ৰথমৰে পৰা ঈশ্বৰৰ লগত আছে এই কথা তেওঁলোকে বুজিও পোৱা নাছিল বা মানিও লোৱা নাছিল। 55 আৰু 56 পদ, তোমালোকে তেওঁক নাজানা, মই হলে তেওঁক জানো। মই যদি তেওঁক নাজানো বুলি কওঁ তেন্তে তোমালোকৰ নিচিনা মিছলীয়া হ'ম, কিন্তু মই তেওঁক জানো আৰু তেওঁৰ বাক্য পালন কৰোঁ। তোমালোকৰ ওপৰ পুৰুষ অব্ৰাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল আৰু তাতে দেখি আনন্দ কৰিলে। প্ৰিয় শ্ৰোতা, সঁচা কথা সদায় সহজ সৰল হ'ব লাগে। যীশুৱে যিহুদীসকলৰ প্ৰশ্নৰ উত্তৰ দৃঢ়ভাৱে সঁচা কথাৰে এফালৰ পৰা দি গৈছিল। তেওঁ নিজে যিহুদীসকলৰ দৰে মিছা কথাৰ আশ্ৰয় লোৱা নাছিল। 57 আৰু 59 পদ, তাতে যিহুদীবিলাকে তেওঁক ক'লে, তোমাৰ বয়স 250 বছৰেই হোৱা নাই, তুমি অব্ৰাহামক দেখিলানে? যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছো। তাতে তেওঁবিলাকে তেওঁক মাৰিবলৈ শিল তুলি ললে, কিন্তু যীশু লুকাই ধৰ্মধামৰ পৰা ওলাই গ'ল। আব্ৰাহামৰ জন্মৰ পৰাই মই আছো, অৰ্থাৎ তেওঁ প্ৰথমৰে পৰা যিহুৱা ঈশ্বৰ, তেওঁ অনাদি অনন্ত ঈশ্বৰ। এই কথাষাৰ যিহুদীবিলাকে বুজি পায়ো যীশুক বধ কৰিবলৈ হাতত শিল তুলি লৈছিল, কিন্তু তেতিয়াও সময় হোৱা নাছিল বাবেই যীশুৱে তেওঁলোকৰ দৃষ্টিৰ পৰা আঁতৰি গৈছিল। প্ৰিয় শ্ৰোতা, যীশুৱেই যে খ্ৰীষ্ট এই কথা প্ৰতিপন্ন কৰিবলৈ তেওঁ যিহুদীসকলৰ আগত থিয় হৈ এনেদৰে ক'বলৈ বাধ্য হৈছিল। এই বিষয়ে আপোনাৰ মতামত বাৰু কি? আপুনি যীশুক খ্ৰীষ্ট বুলি, ঈশ্বৰৰ পুত্ৰ অথবা সদাকালৰ প্ৰভু বুলি গ্ৰহণ কৰিছেনে? আজিৰ আলোচনাৰ ভিত্তিত আপুনি যীশুৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব পাৰিলে আমাক জনাব নিশ্চয়। কিবা বুজি নোপোৱা প্ৰশ্ন থাকিলেও লিখি জনাব। আজিলৈ ইমানতেই সামৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Bye.